আদিপুস্তক 22 অধ্যায় অব্রাহামৰ মহাপৰীক্ষা। এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্রাহামক পৰীক্ষা কৰিলে। ঈশ্বৰে তেওঁক অব্রাহাম বুলি মতাত অব্রাহামে ক'লে, এইয়া মই আছো। তেতিয়া ঈশ্বৰে ক'লে, তুমি প্ৰেম কৰা তোমাৰ একমাত্ৰ পুত্ৰ ইছহাকক লৈ মুৰিয়া দেশলৈ যোৱা। তাত যি পাহাৰটোৰ কথা মই তোমাক ক'ম, তাৰ ওপৰতে তুমি ল'ৰাক হোম বলি ৰূপে উৎসৰ্গ কৰাগৈ। সেয়ে অব্রাহামে ৰাতিপুৱাতে উঠি নিজৰ গাধৰ পিঠিত আসন সজালে। তাৰ পাছত পুত্ৰ ইছহাকক আৰু দুজন যুৱক দাসকো লগত ল'লে। তেওঁ হোম বলি উৎসৰ্গৰ কাৰণে কাঠো কাটি ল'লে আৰু ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈ যাত্ৰা কৰিলে। তিনিদিনৰ দিনা অব্রাহামে চকু তুলি চাই দূৰৈ পৰাই সেই ঠাই দেখা পালে। তেতিয়া অব্রাহামে নিজৰ দাস দুজনক ক'লে, তোমালোক গাধটোৱে সৈতে ইয়াতে থাকা, মই আৰু মোৰ ল'ৰাই সেই ঠাইলৈ যাওঁ হওক। তাত আমাৰ প্ৰাৰ্থনা শেষ কৰি তোমালোকৰ ওচৰলৈ পুনৰ উলটি আহিম। এইবুলি কৈ অব্রাহামে হোম বলিৰ কাঠখিনি তেওঁৰ পুত্ৰ ইছহাকৰ কান্ধত দি অগ্নি আৰু ছুৰীখন নিজৰ হাতত ল'লে। তাৰ পাছত তেওঁলোক দুয়ো একেলগে খোজকাঢ়ি যাবলৈ ধৰিলে। তেতিয়া ইছহাকে তেওঁৰ পিতৃ অব্রাহামক মাতিলে, হে মোৰ পিতৃ। তাতে অব্রাহামে ক'লে, মোৰ বোপা, মই ইয়াতে আছো। সি ক'লে, হোম বলি উৎসৰ্গৰ কাৰণে চাওক জুই আৰু কাঠ আছে, কিন্তু মেৰ ছাগৰ পোৱালি ক'ত? অব্রাহামে ক'লে, বোপা, হোম বলিৰ কাৰণে ঈশ্বৰে নিজেই মেৰ ছাগ পোৱালি যোগাব। এইদৰে কথা পাতি পাতি তেওঁলোক দুয়ো একেলগে আগুৱাই গ'ল। পাছত যি ঠাইৰ কথা ঈশ্বৰে অব্রাহামক কৈছিল তেওঁলোকে গৈ সেই ঠাই পালে আৰু সেই ঠাইতে অব্রাহামে এটা যজ্ঞবেদী নিৰ্মাণ কৰি তাৰ ওপৰত কাঠ সজাই ল'লে। তাৰ পাছত নিজৰ পুত্ৰ ইছহাকক বান্ধি যজ্ঞবেদী কাঠৰ ওপৰত থলে। তেতিয়া অব্রাহামে নিজ পুত্ৰক বধ কৰিবলৈ ছুৰীখন হাতত ল'লে। তেনে সময়তে আকাশৰ পৰা জিহুৱাৰ দূতে তেওঁক মাতি ক'লে, অব্রাহাম, অব্রাহাম। তেওঁ ক'লে, এইয়া মই আছো। দূতে ক'লে, তুমি ল'ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা, কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক সেই বিষয়ে মই এতিয়া জানিছো, কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলা। তেতিয়া অব্রাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ ছাগক দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপতিয়াই লাগি আছিল। অব্রাহামে গৈ সেই মেৰ ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোম বলি উৎসৰ্গ কৰিলে। তাৰ বাবে অব্রাহামে সেই ঠাইৰ নাম জিহুৱা জিৰি ৰাখিলে। সেয়ে আজিও লোকে এই বুলি কয়, জিহুৱাৰ পাহাৰত জিহুৱাই যোগাই দিব। পাছত ঈশ্বৰৰ দূতে আকাশৰ পৰা পুনৰ মাত লগালে। তেওঁ ক'লে, জিহুৱা এই কথা কৈছে, তুমি তোমাৰ পুত্ৰ একেটি পুত্ৰকো মোৰ বাবে বলিদান দিবলৈ অসন্মত নহলা, আৰু যিহেতু তুমি এই কাৰ্য কৰিলা সেয়ে মই নিজ নামেৰে শপত খাই কৈছো যে মই নিশ্চয় তোমাক আশীৰ্বাদ কৰিম। আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিক্ষয়ৰূপে বৃদ্ধি কৰিম। তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্ৰুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব। তোমাৰ বংশৰ যোগেদিয়ে পৃথিৱীৰ সমুদায় জাতি আশীৰ্বাদ প্ৰাপ্ত হ'ব। তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ'ব। পাছত অব্রাহাম নিজৰ ডাকবোৰৰ ওচৰলৈ উভতি আহিল আৰু সকলো একেলগে বেৰচেবালৈ ঘূৰি গ'ল। এই বেৰচেবাতে অব্রাহামে বাস কৰিছিল। অব্রাহামৰ ককায়েক নাহোৰৰ বংশধৰ। এইবোৰ ঘটনাৰ পাছত অব্রাহামে এই কথা শুনিবলৈ পালে, তোমাৰ ককাই নাহোৰৰ ভাইজ্যা মিল্কাৰো সতি সন্ততিৰ জন্ম হ'ল। তেওঁলোক হ'ল তেওঁৰ বৰ পুতেক উৎস। তাৰ পাছত ভায়েক বুজ আৰু কমনৱেলৰ জন্ম হ'ল। কমনৱেলৰ পুত্ৰৰ নাম আছিল অৰাম। অন্যান্য সন্তানসকল কেচত, হজু, পিল্ডছ, ফিডলফ আৰু বথুৱেল। এই বথুৱেলৰ ছোৱালীৰ নাম ৰিবেকা আছিল। মিল্কাই অব্ৰাহামৰ ককায়েক নাহুলৈ এই আঠজনক প্ৰসৱ কৰিলে। নাহুৰৰ এগৰাকী উপপত্নী আছিল, তাইৰ নাম আছিল ৰুমা। তাই তেবহ, গহম, তহছ আৰু মাখা এইসকলক প্ৰসৱ কৰিলে।